দ্বিতীয় ৰাজা আলি 25 অধ্যায়। জিহুদা দেশৰ পতন আৰু বন্দী অৱস্থা। ছিদিকে ৰাজত্বৰ নৱম বছৰৰ দশম মাহৰ দহ দিনৰ দিনা বেবিলনৰ ৰজা নবুখদনেচৰে তেওঁৰ সকলো সৈন্য সামন্তক লৈ জেৰুচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ'ল। তেওঁ নগৰৰ বিপৰীতে চাৱনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নিৰ্মাণ কৰিলে। এইদৰে ছিদিকিয়া ৰাজত্ব 11 বছৰলৈকে নগৰখন অৱৰোধ কৰি ৰাখিছিল। সেই বছৰৰে চতুৰ্থ মাহৰ নৱম দিনা নগৰত ইমান ভীষণভাৱে আকাল হ'ল যে দেশৰ লোকসকলৰ কাৰণে খাবলৈ একোৱেই নাছিল। পাছত নগৰৰ দেৱালৰ কোনো এক ঠাই ভঙা হ'ল, যদিও কলদিয়াসকলে তেতিয়াও নগৰখন ঘেৰি ৰাখিছিল। তথাপিও ৰাতি জিহুদাৰ সকলো যোদ্ধাই ৰজাৰ উদ্যানৰ ওচৰত থকা দুই দেৱালৰ মাজৰ দুৱাৰেদি পলাই গ'ল আৰু ৰজা অৰাবাৰ ফালে পলাই গ'ল। কলদিয়া সৈন্যসকলে ৰজাৰ পাছত খেদি গৈ জিৰিহুৰ ওচৰৰ জৰ্দন নদীৰ উপত্যকাৰ সমৰ্থলত তেওঁক ধৰিলে। তেওঁৰ সকলো সৈন্য সামন্ত তেওঁৰ ওচৰৰ পৰা ছিন্ন ভিন্ন হৈ গ'ল। তেওঁলোকে ৰজা ছিদিকিয়াক বন্দী কৰি ৰিবলাত বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ আনিলে। তাত তেওঁ ওপৰত শাস্তিৰ আজ্ঞা দিলে। সৈন্যসকলে ছিদিকিয়াৰ চকুৰ সন্মুখতে তেওঁৰ পুত্ৰসকলক বধ কৰিলে। তাৰ পাছত ছিদিকিয়াৰ চকু দুটা কাঢ়ি তেওঁক পিতলৰ শিকলিৰে বান্ধি বেবিলনলৈ লৈ গ'ল। বেবিলনৰ ৰজা নবুখদনেচৰৰ ৰাজত্বৰ 19 বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজা এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰ দান জেৰুচালেমলৈ আহিল। তেওঁ জিহুৱাৰ গৃহত, ৰাজগৃহত আৰু জেৰুচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্ৰধান প্ৰধান অট্টালিকাবোৰ জুই দি পুৰিলে। দেহৰক্ষীৰ অধিনায়ক জনৰ অধীনত সকলো বেবিলনীয় সৈন্যদলে জেৰুচালেমৰ চাৰিওফালৰ দেৱাল ভাঙি পেলালে। নগৰত বাকী থকা লোকসকল আৰু যিসকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোৱে দেহৰক্ষীৰ অধিনায়ক নবুজৰ দানে বন্দী কৰি লৈ গ'ল। কিন্তু দাক্ষাবাৰী, চোৱা চিতা আৰু পথাৰবোৰত খেতি কৰিবলৈ কেইজনমান দুখীয়া মানুহক তেওঁ দেশত এৰি থৈ গ'ল। কলদিয়াসকলে জিহুৱাৰ গৃহৰ পিতলৰ স্তম্ভবোৰ, পাত্ৰ থোৱা আধাৰবোৰ আৰু পিতলৰ সমুদ্ৰ পাত্ৰটো দুখৰ দুখৰকৈ ভাঙি সেই পিতল বেবিলনলৈ লৈ গ'ল। তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ হলিতা, পৰিষ্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন আন সকলো বস্তু লৈ গ'ল। ছাই আঁতৰোৱা পিয়লা, সোণ আৰু ৰূপৰ তৈয়াৰী পাত্ৰবোৰ আৰু আঙঠা ধৰা তেজ পেলোৱা পাত্ৰ, সোণৰ পাত্ৰৰ সোণ আৰু ৰূপৰ পাত্ৰৰ ৰূপ ৰজাৰ দেহৰক্ষীৰ অধিনায়কে লৈ গ'ল। জিহুৱাৰ গৃহৰ কাৰণে চলোমুনে যি দুটা স্তম্ভ, সমুদ্ৰ পাত্ৰ আৰু পাত্ৰ ৰখা আধাৰবোৰ অধিক পিতলেৰে তৈয়াৰী কৰিছিল, সেই পিতলৰ ওজন কৰিব পৰা নাছিল। এটা স্তম্ভৰ উচ্চতা আছিল 18 হাত। তাৰ শীৰ্ষ মূৰটো পিতলেৰে নিৰ্মিত এটা গম্বুজ আছিল। সেই শীৰ্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকাৰ্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা 3 হাত আছিল। আনটো স্তম্ভও প্ৰথমটোৰ দৰে জালিৰ কাৰুকাৰ্যৰে একেই আছিল। জিহুদাৰ লোকসকলক বন্দী কৰা। ইহুদীসকলৰ প্ৰধান পুৰোহিত ছৰায়া, দ্বিতীয় পুৰোহিত ছফনিয়া আৰু 3জন দুৱাৰৰক্ষক দেহৰক্ষীৰ অধিনায়কে বন্দী কৰি লৈ গ'ল। সেই নগৰৰ পৰা তেওঁ যোদ্ধাসকলৰ ওপৰত নিযুক্ত এজন কৰ্মচাৰীক আৰু তেতিয়াও নগৰতে থকা ৰজাৰ পাঁচজন পৰামৰ্শদাতাক বন্দী কৰি নিলে। তাৰোপৰি সৈন্য দলত নিযুক্ত কৰাৰ বিশেষ দায়িত্বত থকা ৰজাৰ সেনাধ্যক্ষজনৰ সৈতে নগৰত থকা দেশৰ ষাঠিজন গণ্যমান্য ব্যক্তিকো ধৰি নিলে। দেহৰক্ষী অধিনায়ক নবুজৰদানে তেওঁলোকক ৰিবলাত থকা বেবিলনৰ ৰজাৰ ওচৰলৈ লৈ গ'ল। বেবিলনৰ ৰজাই সমাত দেশৰ ৰিবলাত এই সকলো লোককে বধ কৰিলে। এইদৰে যিহুদাৰ লোকসকলক বন্দী কৰি নিজ দেশৰ পৰা দূৰলৈ লৈ যোৱা হ'ল। গদলিয়াক যিহুদাৰ শাসনকৰ্তা নিযুক্ত কৰা। বেবিলনৰ ৰজা নবুখদনেচৰে যিসকল লোকক যিহুদা দেশত এৰি থৈ গৈছিল তেওঁলোকৰ ওপৰত নবুজাৰদানে ছাফনৰ নাতি অহিয়া কামকৰ পুত্ৰ গদলিয়াক শাসনকৰ্তা নিযুক্ত কৰিলে। পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্তা নিযুক্ত কৰিছে বুলি যিহুদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইছমাইল, কাৰেহৰ পুত্ৰ জোহানন, নতুফাটিয়া তনহুমতৰ পুত্ৰ চৰায়া, মাখাথিয়াৰ পুত্ৰ জাছনিয়া আৰু তেওঁলোকৰ লোকসকল মিমপাত গদলিয়াৰ ওচৰলৈ আহিল। গদলিয়াই তেওঁলোকক আৰু তেওঁলোকৰ লোকসকলৰ ওচৰত শপত খাই ক'লে, আপোনালোকে কল দিয়া অধিকাৰীসকললৈ ভয় নকৰিব। আপোনালোকে দেশত বাস কৰি বেবিলনৰ ৰজা বৈশ্যতা স্বীকাৰ কৰক, তাতে আপোনালোকৰ ভাল হ'ব। কিন্তু সপ্তম মাহত ইলিছামাৰ নাতি নথনিয়াৰ পুত্ৰ ইছমাইলে দহজন মানুহক লগত লৈ গদলিয়াৰ লগতে যিহুদাৰ যিসকল লোক আৰু কলদিয়াসকল তেওঁৰ লগত মিমপাত আছিল সকলোকে আক্ৰমণ কৰি বধ কৰিলে। সেই ইছমাইল এজন ৰাজবংশীয় লোক আছিল। সেয়ে বেবিলনীয়াসকলৰ ভয়ত যিহুদাৰ সৰুৰ পৰা বৰলৈকে সকলো আৰু সেনাধ্যক্ষসকল মিছৰলৈ গুচি গ'ল। বন্দিত্বৰ পৰা জিহুৱাখিনে মুক্তি পোৱা। পৰৱৰ্তী সময়ত যিহুদাৰ ৰজা জিহুৱাখিনৰ বন্দী অৱস্থাৰ 37 বছৰত বেবিলনৰ ৰজা ইবিল মৰুডকে ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ 12 মাহৰ 27 দিনৰ দিনা জিহুৱাখিনক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে। তেওঁ জিহুৱাখিনৰ লগত ভালভাৱে কথা ক'লে আৰু তেওঁৰ লগত বেবিলনত থকা আন আন ৰজাসকলতকৈ তেওঁক অধিক সন্মানীয় আসন দিলে। ইবিল মৰুডকে জিহুৱাখিনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু জিহুৱাখিনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা বোৱা কৰি কটালে। জীৱিত কাললৈকে প্ৰতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰচ প্ৰদান কৰিছিল।